এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যৰ উন্নয়নৰ সৈতে জড়িত ভালেমান পদক্ষেপ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ, সশস্ত্ৰ বাহিনীৰ বীৰত্বক উদযাপনৰ উদ্দেশ্যে ৰাজ্যত আজি বিজেপিৰ ত্ৰিৰংগ যাত্ৰা আৰম্ভ, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰ পৰা দৰ্পণ অনলাইন নামভৰ্তি পৰ্টেল মুকলি, ডিমাহাছত যোৱা 29 এপ্ৰিলত হোৱা সংঘৰ্ষত NSCN IMৰ সদস্যৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ, আৰু 19 বছৰ অনূৰ্ধ ছাফ ফুটবল চেম্পিয়নশ্বিপৰ গ্ৰুপ বিত শীৰ্ষস্থান দখলেৰে ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যৰ উন্নয়নৰ সৈতে জড়িত ভালেমান পদক্ষেপ সম্পৰ্কে আলোচনা কৰে। বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে অনুষ্ঠিত এই বৈঠকত ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া ৰাজধানী পৰিসৰৰ কাম কাজৰো মুখ্যমন্ত্ৰীয়ে বুজ লয়। তেওঁ লগতে সৰু সজাইত সেৱাভিত্তিক প্ৰতিষ্ঠানৰ বাবে বিশেষ উন্নয়ন ক্ষেত্ৰ স্থাপন সন্দৰ্ভতো বিষয়াসকলৰ সৈতে আলোচনা কৰে। এই বৈঠকতে দ্বাৰকাত নিৰ্মীয়মান অসম ভৱনৰ কাম কাজৰো তেওঁ বুজ লয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে অসমৰ ষ্টাৰ্টআপৰ পৰিৱেশ আৰু ইয়াৰ উন্নয়নৰ পৰ্যালোচনা কৰে। অপাৰেচন সিন্দুৰৰ সফলতাৰ পাছত সশস্ত্ৰ বাহিনীৰ বীৰত্বক উদযাপনৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি 11-দিনীয়া শৌৰ্য সন্মান যাত্ৰা শীৰ্ষক ত্ৰিৰংগ যাত্ৰাৰ আয়োজন কৰা হৈছে। অসমৰ ভিন ভিন ঠাইত কালি ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে শোভাযাত্ৰা উলিয়ায়। অসম প্ৰদেশ বিজেপিয়ে আজি বিয়লি আদাবাৰীৰ অটল উদ্যানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ ত্ৰিৰংগ যাত্ৰা আৰম্ভ কৰিব। বিজেপিৰ নেতাকৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই যাত্ৰাৰ শুভাৰম্ভ কৰিব। ৰাজ্যখনত কাইলৈ আৰু পৰহিলৈ জিলা পৰ্যায়ত আৰু 18 মে'ত বুথ পৰ্যায়ত ত্ৰিৰংগ যাত্ৰা আৰম্ভ হ'ব। জম্মু কাশ্মীৰ সম্পৰ্কীয় যিকোনো বিষয়ত ভাৰত আৰু পাকিস্তানে দ্বিপাক্ষিক আলোচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে প্ৰকাশ কৰিছে। কালি এখন সংবাদমেলত মুখপাত্ৰগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই ক্ষেত্ৰত ভাৰতৰ নীতি অপৰিৱৰ্তিত হৈ আছে।
हमारा लंबे अरसे से यही राष्ट्रीय पक्ष रहा है कि भारतीय केंद्र शासित प्रदेश जम्मू और कश्मीर से संबंधित किसी भी मुद्दे को भारत और पाकिस्तान को द्विपक्षीय तरीके से ही हल करना है। इस रीति में कोई बदलाव नहीं हुआ है। जैसा कि आप जानते हैं, लंबित मामला केवल पाकिस्तान द्वारा अवैध रूप से कब्जा किए गए भारतीय क्षेत्र को खाली करने का है।
সিন্ধু জলচুক্তিখন স্থগিত ৰখা হৈছে বুলিও মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ভাৰতে সদিচ্ছা আৰু মৈত্ৰীৰ চিনস্বৰূপে এই চুক্তি কৰিছিল যদিও কেইবা দশকজুৰি দেশখনে সীমান্তৰ সিপাৰৰ পৰা চলাই থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে এই চুক্তি স্থগিত ৰাখিবলৈ ভাৰত বাধ্য হৈছে। তেওঁ কয় যে পাকিস্তানী পক্ষই দিয়া বিবৃতিসমূহেৰে দেশখনে নিজক আভুৱা ভাৰিছে। বৃহৎ সংখ্যক উগ্ৰপন্থীক প্ৰশ্ৰয় দিয়া এখন দেশে ইয়াৰ পৰিণাম ভুগিব লগাটো নিশ্চিত বুলিও তেওঁ উল্লেখ কৰে। ভাৰতে দেশখনত থকা সন্ত্ৰাসবাদী ঘাটিসমূহ ধবংস কৰি কেৱল ভাৰতীয় লোককে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ নিৰ্দোষী লোকৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে বুলি তেওঁ উল্লেখ কৰে। পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণৰ ফলত শ্বহীদ হোৱা মণিপুৰৰ দীপক চিমনাগাখাম নামৰ জোৱানজনৰ শেষকৃত্য কালি সামৰিক মৰ্যাদাৰে ইম্ফলত সম্পন্ন কৰা হয়। ইম্ফললৈ জোৱানগৰাকীৰ নশ্বৰ দেহ অনাৰ পাছত বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শ্বহীদৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ উপৰি কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু সুৰক্ষা বাহিনীৰ বিষয়াই শ্বহীদ জোৱানগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ থৌবাল জিলাৰ জোৱানগৰাকীৰ গাঁও য়েৰিপক য়াম্বাৰলৈ লৈ গৈ সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শ্বহীদৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। ৰাজ্যখনৰ চৰকাৰে শ্বহীদ জোৱানজনৰ পৰিয়াললৈ 10 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। উল্লেখযোগ্য যে যোৱা শনিবাৰে পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীবৰ্ষণত মণিপুৰৰ এই জোৱানজনৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ 8জন জোৱান গুলীবিদ্ধ হৈছিল। দেওবাৰে চিকিৎসাধীন অৱস্থাত মণিপুৰৰ এই জোৱানজনে শেষ নিশ্বাস ত্যাগ কৰে। দীপক চিমনগাখাম সীমান্ত সুৰক্ষা বাহিনীৰ 7 নম্বৰ বেটেলিয়নত কনিষ্টবল হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে ভাৰত পাকিস্তানৰ এই সংঘৰ্ষত সেনাবাহিনীৰ 5জন জোৱান শ্বহীদ হৈছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ যোৱা 9 মে'ৰ পৰা বাতৰি বুলেটিনৰ সংশোধিত সময়সূচী আজি পুৱাৰ পৰা পুনৰ স্বাভাৱিক কৰা হৈছে। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আকাশবাণীয়ে প্ৰতি ঘণ্টাই প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰিৰ সময়সূচী 5 মিনিটৰ পৰা 10 মিনিটলৈ বৃদ্ধি কৰিছিল। সেই অনুসৰি আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত আঞ্চলিক বাতৰিৰ সময়সূচীৰো সাল সলনি ঘটোৱা হৈছিল। আজিৰ পৰা পুৱাৰ আঞ্চলিক বাতৰি, নিশাৰ আঞ্চলিক বাতৰি পূৰ্বৰ সময়মতে আৰু দিনৰ 11 বজা, বিয়লি 3 বজা আৰু নিশা 8 বজাৰ মুখ্য বাতৰি নিয়মীয়া সময় অনুসৰি প্ৰচাৰিত হ'ব। পঞ্চায়েত নির্বাচনত ভারতীয় জনতা পার্টি আর মিত্রজোটে আশা করাতক ভাল ফলাফল লাভ করেছে বলে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় প্রকাশ করেছে। পঞ্চায়েত নির্বাচন সন্দর্ভত বিজেপির রাজ্য সভাপতি দিলীপ শইকীয়া সহ বৈশিষ্ট্য চারিআলির অটল বিহারী বাজপেয়ী ভবনত এখন সংবাদমেল ভাগ লৈ মুখ্যমন্ত্রী 2018 চনের তুলনাত বিজেপির পক্ষত এইবার ভোটদানের হার 26% অধিক হওয়া বলে উল্লেখ করে। জিলা আয়ুক্তসকলে প্রকাশ করা তথ্য অনুসারে এইবার পঞ্চায়েত নির্বাচনত বিজেপি আর মিত্রদল সমূহে জিলা পরিষদের মুঠ 397 আসনের 300 জয়লাভ করার আঞ্চলিক পঞ্চায়েতের 2192 আসনের 1436 জয়লাভ করেছে। মুখ্যমন্ত্রী জনসাধারণের এই আস্থা আর বিশ্বাস 2026 চনের নির্বাচনতো প্রতিফলিত হব বলে আশা প্রকাশ করে। বিজেপি এইবার সংখ্যালঘু অঞ্চলতো যথেষ্ট সংখ্যক আসন লাভ করবলে সমর্থ হয়েছে বলে উল্লেখ করে কয় যে সংখ্যালঘু সম্প্রদায়ের মহিলাসকলে রাষ্ট্রীয় গণতান্ত্রিক মর্চার সবলীকরণ নীতিক বুঝি পাইছে আর সেহেলোর সমর্থনও বৃদ্ধি পাইছে। ডক্টর শর্মায় এই নির্বাচন বিজয়ী আর পরাজিত সকলকে লৈ গুয়াহাটীত এখন পঞ্চায়েত সম্মিলন আয়োজন করার কথাও প্রকাশ করে। 2026 চনের বিধানসভা নির্বাচনের সঙ্গতি রাখি জেলাসমূহের উন্নয়নের গ্রহণ করবলগিয়া পদক্ষেপর অংশ হিসাবে যোরহাট জেলাক লৈ রাজ্য সরকারের পরিকল্পনা সন্দর্ভত সোধা এটা প্রশ্নের উত্তর মুখ্যমন্ত্রী এইদরে কয়।
মই ভাবো যে যোরহাটর রাইজর কারণে আমার বহুত করবলগিয়া কাম আছে। এতিয়া মই লাগি আছো যে যোরহাটত ইমিডিয়েটলি ফ্লাইট এখন আহিব লাগে। ইন্ডিগোর লগত মই 21 তারিখে মিটিং দিছো যে রয়াত যাতে দিল্লি যোরহাট এখন ফ্লাইট আরম্ভ হয়। আর যোরহাটর কারণে আমি কাম করার এটা সদাই মন আছে। অহা এক মাহর ভিতর যোরহাট মাজুলি দলংরো টেন্ডার উলাব, গতি আমি নিশ্চিতভাবে কাম করিম। আর ইলেকশন খেলা নেখেলা এই দলে ঠিক করব, সে একটা বেলেগ কথা, কিন্তু মোর একটা সমষ্টি আছেই, গতি সমষ্টির উপর দুটাত যদি ইলেকশন খেলিব লাগে দিলীপ শইকীয়ায় অনুমতি দিব লাগিব, গতি সেই একটা পরবর্তী সময় বিবেচনা করা কথা।
পঞ্চায়েত নির্বাচনের ফলাফল সন্দর্ভত AIUDF দলে হাটিঙিমারীত কালি এখন সংবাদমেলর আয়োজন করে। দলটির কেন্দ্রীয় উপসভাপতি তথা মানকাছৰৰ বিধায়ক আমিনুল ইসলামে মানকাছৰকে ধরে ধুবুরী লোকসভা সমষ্টিত AIUDFএ লাভ করা আসনের সংখ্যা কম যদিও পূর্বর তুলনাত ভোটের সংখ্যা বৃদ্ধি পাইছে বলে দাবি করে। কেন্দ্রীয় মাধ্যমিক শিক্ষা পরিষদ CBSEর অধীনের দশম শ্রেণীর ফলাফল ঘোষণা করার পাছত রাজ্যিক বিদ্যালয় শিক্ষা পরিষদে উচ্চতর মাধ্যমিক প্রথম বর্ষর নামভর্তির আজিরেপরা দর্পণ অনলাইন নামভর্তি পোর্টেল মুক্তি করেছে। এই অনুসারে ছাত্রছাত্রীসকলে আজিরেপরা 20 মে পর্যন্ত উচ্চতর মাধ্যমিক প্রথম বর্ষত নামভর্তির আবেদন করব পারিব। সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে 23 মের ভিতর নামভর্তির প্রক্রিয়া সম্পূর্ণ করব। নামভর্তি সম্পর্কীয় তথ্যের ছাত্রছাত্রীসকলে বিভাগীয় ওয়েবসাইট www.ahsec.assam.gov.in বা darpan.ahsec.online.in চাব পাৰিব। পরিষদে লগতে কোনো পরিস্থিতিতে নামভর্তির অফলাইন আবেদন গ্রহণ করা নহব বলে স্পষ্ট করে দিছে। ডিমা হাসাও জিলা প্রশাসনে যা 29 এপ্রিলত হওয়া সংঘর্ষের ফলত NSCNIMর 3 জন সদস্যর মৃত্যু হওয়া ঘটনা সন্দর্ভত দণ্ডাধীশ পর্যায়ের তদন্তর নির্দেশ দিছে। কালি এখন সরকারী জাননীযোগে এই কথা প্রকাশ করা হয়। এই তদন্তর দায়িত্ব অতিরিক্ত জিলা দণ্ডাধীশ সংগীতা দেবীক অর্পণ করা হয়েছে। উল্লেখযোগ্য যে ভারতীয় ন্যায় সংহিতা আর অস্ত্র শস্ত্র আইনের অধীনত হাফলং থানাত রুজু হওয়া গোচরের অধীনত ডিমা হাসাও জেলার আয়ুক্তই এই তদন্তর নির্দেশ জারি করে। জাননীখনত উল্লেখ করা মতে তদন্তকালত 3 জন সদস্যর মৃত্যু আর সংঘর্ষ সম্পর্কীয় বিতং তথ্য প্রমাণ সংগ্রহ করার সংশ্লিষ্টসকলের স্বীকারোক্তি বাণীবদ্ধ করা হব। জেলা প্রশাসনে যিকোনো ইচ্ছুক ব্যক্তি, সংস্থা নাইবা রাজহুয়া প্রতিষ্ঠানক এই সন্দর্ভত মৌখিক নাইবা লিখিত তথ্য প্রমাণ দিব বিচারে অতিরিক্ত জেলা দণ্ডাধীশের ওসর আজিরেপরা অহা 21 মে পর্যন্ত হাজির হবলে আহ্বান জানাইছে। দিনের 11 বজার বিয়লি 3 বজাল এই তথ্য প্রমাণ দিয়ার সুবিধা আগবা হয়েছে। রাষ্ট্রীয় তদন্তকারী সংস্থা NIAয়ে মণিপুরের নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠনের 2 জন লোক গ্রেপ্তার করেছে। বিগত বর্ষের নভেম্বরত মণিপুরের জিরিবাম জেলাত এগারী মহিলাক নৃশংসভাবে হত্যা করা আর কেবাটাও ঘর লুটপাট করে জ্বলাই দিয়া কার্যর সঙ্গে জড়িত থাকার অভিযোগত লোক 2 জনক গ্রেপ্তার করা হয়। NIAয়ে এটা বিবৃতিত প্রকাশ করা অনুসারে বিষ্ণুপুর জেলার আবাসী অভিযুক্ত নংথুমবাম মেইরাবা হয়েছে উগ্রপন্থী সংগঠন ইউনাইটেড ন্যাশনেল লিবারেশন ফ্রন্টর সদস্য আর মূলত মহিলাগুলি হত্যা করার সঙ্গে জড়িত আছিল। আন এজন অভিযুক্ত থৌবাল জেলার সাগলসিম সানাতুম্বা হয়েছে মণিপুরের আন এটা উগ্রপন্থী সংগঠন KYKLর সদস্য। 2 জন উগ্রপন্থী সদস্যক 17 মে NIAর জিম্মাত রখা হব। অসম সরকারের মাধ্যমিক শিক্ষা সঞ্চালকালয় রাজ্যের 23 চাহ বাগিচার আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতর মাধ্যমিক বিদ্যালয়লৈ উন্নীত করেছে। উল্লেখযোগ্য যে পূর্বতে চাহ বাগিচা অঞ্চলসমূহত দশম শ্রেণী পর্যন্তহে অধ্যয়নের ব্যবস্থা আছিল যদিও রাজ্য সরকারে চাহ বাগিচা অঞ্চলের ছাত্রছাত্রীর সুবিধার্থে এই হাইস্কুলসমূহক উচ্চতর মাধ্যমিক বিদ্যালয়লৈ উন্নীত করে। চলিত শিক্ষাবর্ষেরপ্রায় ছাত্রছাত্রীসকলে বিদ্যালয়সমূহের কলা শাখাত নামভর্তি করব পারিব বলে শিক্ষা বিভাগের সূত্রে প্রকাশ করেছে। সম্ভাব্য বানৰ সমস্যাৰ বাবে ল'বলগীয়া আগতীয়া প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ বাবে কালি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত প্ৰাধিকৰণৰ ফালৰ পৰা চলাই থকা প্ৰস্তুতি সন্দৰ্ভত সচিত্ৰ উপস্থাপন কৰা হয়। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগক বান ক্ষতিগ্ৰস্তক সহায়ৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত যাৱতীয় ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হয়। একেদৰে শিক্ষা বিভাগক সম্ভাব্য বানৰ কবলত পৰিব পৰা বিদ্যালয়সমূহ পৰিদৰ্শন কৰি এনে বিদ্যালয়ৰ সঠিক তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সভাত জলসম্পদ, পশুপালন, সমাজ কল্যাণকে ধৰি বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলক বানৰ বাবে সাজু হবলৈ পৰামৰ্শ দিয়া হয়। 19 বছৰ অনূৰ্ধ ছাফ ফুটবল চেম্পিয়নশ্বিপত ভাৰতে গ্ৰুপ বিৰ শীৰ্ষস্থান দখল কৰিছে। প্ৰতিযোগিতাত ভাৰতে কালি অৰুণাচল প্ৰদেশৰ ইউপিয়াত অনুষ্ঠিত এখন খেলত নেপালক 4-0 পৰাস্ত কৰে। ভাৰতৰ হৈ ৰোহেন সিং, চাপা মায়ুমে দুটা আৰু ওমাং ডদুম তথা ডেনি মেইটে এটাকৈ গ'ল কৰে। এই জয়ৰ সুবাদত ভাৰতে নিজৰ দুখন খেলৰ পৰা 6 পইণ্ট আৰু 12 গ'লৰ ব্যৱধানৰ জৰিয়তে গ্ৰুপ পৰ্যায়ৰ খেল সামৰিছে। ছেমি ফাইনেলত অহা শুকুৰবাৰে দলটোৱে গ্ৰুপ এৰ ৰাণাৰ্ছ আপ মালদ্বীপৰ বিৰুদ্ধে আৰু নেপালে গ্ৰুপ এৰ শীৰ্ষস্থানপ্ৰাপ্ত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
সেনাবাহিনীক সাক্ষী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাকিস্তানক সকিয়নি, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত NDAৰ চমকপ্ৰদ সফলতা, CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা তথা নতুন ৰূপত দশম শ্ৰেণীৰ পৰীক্ষা পতাৰ খচৰা প্ৰকাশ, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কঠোৰ স্থিতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইয়াৰে সেনাক ভূয়সী প্ৰশংসা কৰি পাকিস্তানক প্ৰধানমন্ত্ৰী মোদীৰ সকিয়নিৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে, পাকিস্তানৰ অভিযানৰ পিছতে আদমপুৰ বায়ুসেনা ঘাটিত প্ৰধানমন্ত্ৰী মোদী, সশস্ত্ৰ বাহিনীয়ে জাতিৰ বাবে আগবঢ়োৱা অৱদানক লৈ কৃতজ্ঞ থাকিব দেশ, নিয়মীয়া বাৰ্তা কাকতে, জলন্ধৰৰ আদমপুৰ বায়ুসেনা বাহিনীৰ জোৱানক সম্বোধন মোদীৰ, বিনাশ নহয় মহাবিনাশ হ'ব, সন্ত্ৰাসবাদক জুইৰে প্ৰত্যুত্তৰ দিম, আৰু দ্য আছাম ট্ৰিবিউন কাকতে PM লৰ্ডছ মিলিটাৰী ফৰ হাম্বলিং পাকিস্তান শিৰোনামেৰে প্ৰকাশ কৰিছে। বাতৰিটো আন কেইখন কাকতো ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। সদ্যঘোষিত পঞ্চায়ত নিৰ্বাচনত NDAৰ বৃহৎ ব্যৱধানত জয়ৰ বাতৰিক দৈনিক অসম কাকতে, জিলা পৰিষদত 300, আঞ্চলিক পঞ্চায়তৰ 1436 আসনত জয়লাভ, বিজেপি মিত্ৰজোঁটে চমকপ্ৰদ বিজয়ৰ ইতিহাস ৰচিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, দৈনিক জনমভূমি কাকতে বৰপেটা বৰক্ষেত্ৰীৰ চৰত অভাৱনীয় দৃশ্যপট, 100% মুছলমানৰ সমষ্টিত ফুলিল পদুম, আৰু দ্য চেণ্টিনেল কাকতে পঞ্চায়ত পোল ৰিজাল্টছ, PM শ্বাহ হেল NDA ভিক্ট্ৰী ইন আছাম শিৰোনাম দিছে। কালি ঘোষিত CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ একোটা বাতৰি দ্য টাইমছ অফ ইণ্ডিয়াকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। পৰীক্ষাৰ ফলাফলৰ উদ্ধৃতিৰে আমাৰ অসম কাকতে CBSEয়ে 2026-27 শিক্ষাবৰ্ষৰ পৰা CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা নতুন ৰূপত পাতিবলৈ খচৰা প্ৰকাশ কৰাৰ বাতৰি এটাও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে চিপাঝাৰত মথাউৰি নিৰ্মাণ কাৰ্যত অনিয়ম প্ৰত্যক্ষ কৰি ক্ষুণ্ণ, অশুভ মিটিয়াইলীৰ অভিযোগ, কাৰ্যবাহী অভিযন্তাক নিলম্বনৰ নিৰ্দেশ, ঠিপকাদাৰক গ্ৰেপ্তাৰৰ ভাবুকি মন্ত্ৰী পীয়ুষৰ শীৰ্ষক এটা এংকৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ উন্নয়নৰ সৈতে জড়িত ভালেমান পদক্ষেপ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ। সশস্ত্ৰ বাহিনীৰ বীৰত্বক উদযাপনৰ উদ্দেশ্যে ৰাজ্যত আজি বিজেপিৰ ত্ৰিৰংগা যাত্ৰা আৰম্ভ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰ পৰা দৰ্পণ অনলাইন নামভৰ্তি পৰ্টেল মুকলি। ডিমাহাছত যোৱা 29 এপ্ৰিলত হোৱা সংঘৰ্ষত NSCN IMৰ সদস্যৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। আৰু 19 বছৰ অনূৰ্ধ ছাফ ফুটবল চেম্পিয়নশ্বিপৰ গ্ৰুপ বিত শীৰ্ষস্থান দখলেৰে ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।